এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱ, ভোটগ্ৰহণ হ'বলগীয়া চাৰিটা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ, অসম আৰক্ষীৰ বিশেষ অভিযানত কালি প্ৰায় 14 কোটি টকা মূল্যৰ হেৰইন আৰু অবৈধ বিদেশী চিগাৰেট জব্দ, ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলৰ বৰ্তমানলৈকে 5টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক অৰ্জন, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। এই পৰ্যায়ত গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত 7 মে'ত ভোটগ্ৰহণ কৰা হ'ব। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নেতাসকল সম্প্ৰতি প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে বিজেপি আৰু ইউ পি পি এলৰ সন্মিলিত প্ৰচেষ্টাত বি টি আৰত এতিয়া শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। শান্তি ঘূৰি অহাৰ বাবে অঞ্চলটোত উন্নয়নো সম্ভৱপৰ হৈছে বুলি ডঃ শৰ্মাই দাবী কৰে। বাওখুংগ্ৰি আৰু পৰ্বতঝোৰাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বৰ চৰকাৰৰ মহিলা সবলীকৰণৰ আঁচনিৰ জৰিয়তে অসমৰ নাৰী শক্তি উপকৃত হৈছে বুলি দাবী কৰে। ডঃ শৰ্মাই নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পতাৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ সকলোকে আহান জনায়। গুৱাহাটী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কালি মহানগৰৰ বশিষ্ঠ, বতাহগুলি, পাঞ্জাৱৰী, সোণাপুৰ, দক্ষিণগাঁও আৰু কাহিলীপাৰাকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ কালি মন্ত্ৰী ডাঃ অনুজ পেগু, যোগেন মোহন, অজন্তা নেওগ আৰু বিমল বৰাই মহানগৰৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। সমষ্টিটোৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও কালি ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰ অভিযানত শাসক পক্ষক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণক বিবেক ভোট দিবলৈ আহান জনায়। অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে নলবাৰীত বাইক ৰেলীৰে প্ৰচাৰ চলায়। তেওঁলোকে বিভিন্ন স্থানত নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। সমষ্টিটোৰ এছ ইউ চি আইৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসে সৰু সৰু পথসভাৰে ভোটদাতাৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে। সমাজ পৰিৱৰ্তন আৰু শ্ৰমজীৱী মানুহৰ অভাৱ অভিযোগ তথা সমস্যাৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা প্ৰাৰ্থীগৰাকীয়ে শাসক পক্ষক সমালোচনা কৰে। ধুবুৰী লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে কালি সমষ্টিটোৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেলতাৰ ঘাটত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত সাংসদগৰাকীয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰাৰ লগতে তেওঁ বিগত তিনিটা কাৰ্যকালত কৰি অহা উন্নয়নমূলক কামৰ খতিয়ান দিয়ে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী জিলাৰ সোণাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত বিৰোধী প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ আহান জনায়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগোহাঁইয়ে কালি বাক্সা জিলাৰ হাউদৰ ভিঠাত প্ৰচাৰ চলায়। নিৰ্বাচনী সভাত তেওঁ ইউ পি পি এল দলক সমালোচনা কৰি সমষ্টিটোৰ 70% ভোটদাতাই বি পি এফক ভোট দিব বুলি উল্লেখ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি ৰাজ্যখনলৈ আহিব। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। শ্ৰীশ্বাহে আজি মহানগৰত বৃহৎ ৰোড শ্বত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্বাচনী সূচীৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ পথত যান বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই পথসমূহত ড্ৰোনৰ উৰণ আৰু আতচবাজী নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। মহানগৰৰ যান বাহন নিয়ন্ত্ৰণ শাখাই এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি আজি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভি আই পি উৰণ সেতুৰ পৰা জালুকবাৰী ৰটাৰী পৰ্যন্ত দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈকে বাণিজ্যিক যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলিৰ হৈ লাল গণেশলৈকে পথছোৱাত বিশেষ নিৰ্দেশনা বাহাল থাকিব। মহানগৰৰ আন কেইবাটাও পথতো যান বাহন চলাচলৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ ৰোড শ্বত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া চাৰিটা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্ৰক্ৰিয়া চলি আছে। বৰপেটা জিলাত কালি 41গৰাকী ভোটদাতাৰ বাসগৃহলৈ গৈ ভোটগ্ৰহণ কৰা হয়। জিলাখনত এই প্ৰক্ৰিয়াৰ বাবে গঠন কৰা 13টা গোটে 140গৰাকী ভোটদাতাৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিব। আজিৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি বৰপেটা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে। বজালী জিলাতো বাসগৃহৰ পৰা ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে। জিলাখনত এই ব্যৱস্থাৰে 85 বছৰ বয়সৰ ঊৰ্ধৰ 107গৰাকী আৰু বিশেষভাৱে সক্ষম 26গৰাকী ভোটদাতাই ভোটদান কৰিব। বিশেষ কৰ্মবাহিনীয়ে গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই কালি প্ৰায় 12 কোটি টকা মূল্যৰ হেৰইন জব্দ কৰে। আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্তৰ তদাৰকত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে চলোৱা এই অভিযানত এখন সৰু গাড়ীৰ পৰা হেৰইনখিনি জব্দ কৰা হয়। ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰা হৈছে। ইপিনে শুল্ক বিভাগে গুৱাহাটীৰ সমীপৱৰ্তী মিৰ্জাত কালি অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা 76 কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে। জব্দ কৰা চিগাৰেটখিনিৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত শুল্ক বিভাগে তদন্ত অব্যাহত ৰাখিছে। অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বুধবাৰৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে অহা তিনিদিন পৰ্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি অনাগত দুদিনত পূব ভাৰতত তাপমাত্ৰা প্ৰায় 1-2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত 11খন জিলাৰ 111খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰী সূত্ৰ অনুসৰি এই দুৰ্যোগৰ ফলত শিৱসাগৰ, নগাঁও, হাইলাকান্দি, হোজাই, ডিব্ৰুগড়, মাজুলী আৰু কাছাৰ জিলাৰ মুঠ 4000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক 36খন গাঁৱৰ 2923গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। অৱশ্যে এই দুৰ্যোগত কোনো লোকৰ প্ৰাণহানি হোৱা নাই। টাই আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান অনুষ্ঠান 19 মেলৈ পিছুৱাই দিয়া হৈছে। বীৰাংগনা মূলা গাভৰুৰ জীৱনাদৰ্শ সোঁৱৰি 2023বৰ্ষৰ পৰা চৰাইদেউ জিলা সমিতিয়ে অসমৰ কেইবাগৰাকীও বৰেণ্য নাৰীক এই বঁটা প্ৰদান কৰি আহিছে। এইবাৰ প্ৰথমগৰাকী অসমীয়া মহিলা বিমান চালক ধীৰা চলিহা হাজৰিকালৈ এই বঁটা আগবঢ়োৱা হৈছে। এই উদ্দেশ্যে সোণাৰী ভগৱতী প্ৰসাদ সোৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যদিও শেহতীয়াকৈ অহা এজাক প্ৰচণ্ড ধুমুহাই এই অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা সভাগৃহ ভাঙি তছনছ কৰি পেলোৱাৰ ফলত অনুষ্ঠানটো অহা 19 মেত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োজক সমিতিয়ে অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে। বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাক কালি দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ডাঃ উপেন কাকতি বঁটা প্ৰদান কৰে। আনহাতে লোকশিল্পী বিপুল চেতিয়া ফুকনক জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হয়। দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত দুয়োগৰাকী বিশিষ্ট শিল্পীক ফুলাম গামোচা, চেলেং, স্মাৰক, জাপি, স্মৃতিগ্ৰন্থ আৰু নগদ ধনেৰে সন্মান জনোৱা হয়। দুদিনীয়াকৈ অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত বিহুৱতীকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাহিত্যিক শিক্ষাৱতী ডঃ কালীপ্ৰসাদ গোস্বামী সোঁৱৰণী মঞ্চত অনুষ্ঠিত মুকলি সভাত কালি বিশিষ্ট বিজ্ঞানী চৌধুৰী নাথ শইকীয়াই সন্মিলনৰ স্মৃতিগ্ৰন্থ কেতেকী উন্মোচন কৰে। ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 5টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈ ধীৰাজ বোম্বাদেউৰা, তৰুণ দেৱ ৰয় আৰু প্ৰবীণ যাদৱৰ যুটীটোৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। আৰ্চাৰী বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ইফালে দীপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ লিম চিয়নৰ বিৰুদ্ধে পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 9 উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰত 1টা উইকেট হেৰুৱাই 206 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ উইল জেকছে সৰ্বাধিক 100 ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 70 ৰাণ কৰি অপৰাজিত হৈ থাকে। প্ৰতিযোগিতাৰ কালিৰ দ্বিতীয়খন খেল চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত চেন্নাই ছুপাৰ কিংছ 78 ৰাণত জয়ী হয়। চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে 4-1 ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে গ্ৰুপ এৰ একক শাখাৰ খেলত ইঅ' জিয়ামিনে অস্মিতা চলিহাক 15-21 পোনপটীয়া ছেটত পৰাস্ত কৰে। পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ্ৰই জি আও এনহেং আৰু জিন জিউ জিয়াক 21-15-21-16 ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ একক শাখাৰ দ্বিতীয়খন খেলত অসম সন্তান ঈশাৰাণী বৰুৱাই ইছিৰা খানক 21-13-21-16 ছেটত পৰাস্ত কৰে। দ্বৈত শাখাৰ দ্বিতীয়খন খেলত চিমৰন সিংঘি আৰু ঋতিকা থাকৰেৰ যুটীটোৱে জয়লাভ কৰাৰ বিপৰীতে আনমন খবৰেই লী চীন মেগনক পৰাস্ত কৰাত ভাৰতে 4-1 অগ্ৰগতি লাভ কৰে। চীনৰ পাছতে ভাৰতৰ মহিলা দলটো গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। গ্ৰুপ এৰ শীৰ্ষস্থানৰ বাবে দুয়োটা দলৰ মাজত মঙলবাৰে চূড়ান্ত খেল অনুষ্ঠিত হ'ব। ইপিনে পুৰুষৰ থমাছ কাপত গ্ৰুপ চিত থকা ভাৰত আজি গ্ৰুপৰ দ্বিতীয়খন খেলত ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰথমখন খেলত ভাৰতে থাইলেণ্ডক 4-1 ফলাফলত পৰাস্ত কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে দুবৰী কাশ্যপে।
পৰেশপুৰা নেতৃতাধীন আলফা স্বাধীনক আলোচনাৰ মেজলৈ অনাটো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী লক্ষ্যৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰতৰ ৰজা মহাৰজাসকলক অপমান কৰা কিন্তু নবাবসকল নিজামসকল চুলতানসকল আৰু বাদশ্বাহসকলে চলোৱা অত্যাচাৰৰ বিষয়ত মৌন বুলি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযুক্ত কৰা বাতৰিটোক দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ বিচাৰপীঠৰ ৰায় আন্তঃজিলা স্থানান্তৰ নহয় বিদেশী ন্যায়াধীকৰণৰ গোচৰৰ শিৰোনামেৰে বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীয়ে চলিত বৰ্ষত লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰা নিৰ্বাচনী সংগীত সলনি কৰিবলৈ নিৰ্বাচনী আয়োগে দিয়া নিৰ্দেশৰ বাতৰিটোক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বজাৰলৈ আনি থকা অৱস্থাত মহানগৰৰ খানাপাৰাস্থিত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সমীপত জব্দ হোৱা 12 কোটি টকাৰ হেৰইন বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰখৰোধক নিউজে উত্তৰ কাশীমপুৰত বিশাল সভা একেদিনাই নলবাৰীত 4খন সভা ৰেলীৰে চমক মিত্ৰজোঁটৰ শিৰোনামেৰে বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হিতাধিকাৰী কেন্দ্ৰিক ৰাজনীতিক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠৰ গোস্বামীয়ে বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। টক উইথ চাইনা অন স্মুথলি ৰাজনাথ শিৰোনামেৰে দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। চেঞ্জেছ ইন এক্সাম পেটাৰ্ণ প্ৰেক্টিকেল এক্সাম মাৰ্কছ ছেবা নটিফাইজ নিউ গাইডলাইনছ ফৰ এইচ এছ এল চি এক্সাম ইন 2025 শিৰোনামেৰে বাতৰিটো দ্য চেণ্টিনেল বাতৰি কাকতখনে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যত ধুমুহা শিলাবৃষ্টিৰ কাণ্ডপত বিস্তৰ ক্ষতিসাধন, আহত বহুতো লোক বিশ্বনাথত আৰক্ষীৰ অভিযানত আটক 3 জোৱাৰী, মণিপুৰত পুনৰ হিংসা দুটা পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত 1 জন 3 জন আহত, নলবাৰীত ফণীভূষণ চৌধুৰী হৈ বিশাল ৰোড শ্ব ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
প্ৰধান বাতৰিকেইটা আকৌ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱ। ভোটগ্ৰহণ হ'বলগীয়া 4টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ। অসম আৰক্ষীৰ বিশেষ অভিযানত কালি প্ৰায় 14 কোটি টকা মূল্যৰ হেৰইন আৰু অবৈধ বিদেশী চিগাৰেট জব্দ। ছাংহাইত অনুষ্ঠিত আছাৰী বিশ্বকাপত ভাৰতীয় দলৰ বৰ্তমানলৈকে 5টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক অৰ্জন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।